এইকেইদিন যি বৰষুণ, মানে ইউ ন, ইমানে হেভি বৰষুণ যে অকল আমাৰ গুৱাহাটীতে নহয়, গোটেই নৰ্থ ইষ্টতে এতিয়া আসাম হওক, মেঘালয় হওক, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, প্ৰত্যেকতে এতিয়া সাংঘাতিকে বৰষুণ হৈ আছে লাষ্ট কিমান দিনৰ পৰা কৰেক্ট। আৰু এতিয়াও ৱেডাৰ আপডেট মতে অহা 20 এপ্ৰিললৈকে, মানে আজি আৰু কাইলৈকে, কিন্তু এই যি হেভি ৰেইনফল সেয়া আমি এক্সপেক্ট কৰিবই পাৰোঁ। এটা চাৰ্টেন ডিপ হৈছে টেম্পাৰেচাৰ, হোৱাৰ লগে লগে টেম্পাৰেচাৰ কমিছে আৰু এই বতৰ কিন্তু প্ৰত্যেকে যদিও এনজয় কৰিছে, বহুতৰ কিন্তু সমস্যাও হৈছে। কাৰণ বহু ঠাইত গুৱাহাটীত কিন্তু এতিয়া পানীও জমা হৈছে আৰু সেই কৃত্ৰিম বানপানী হলে কেনেকুৱা সমস্যা হয় সেয়াটো আমি প্ৰত্যেকেই জানো, নহয় নাজানো? বাৰু তথাপিও এতিয়া সাৱধান হৈ থকাই ভাল, যিহেতু ইমান বৰষুণ আহিয়ে আছে। গতিকে যদি আপুনি ৱাটাৰ লক এৰিয়াত থাকে তেতিয়াহ'লে অকণমান নিজৰ ছেফটিটো বুজি লোৱাটো ভাল, আৰু তাৰ উপৰিও হাতত এটা ছাতি বা এটা ৰেইনকোট এজ এ বেকআপ থৈ দিয়াটো বেটাৰ, ৰাইট? এতিয়া ইয়াৰ লগে লগে এইখিনিতে সময় হৈ গ'ল আকৌ বঢ়িয়া এটা ট্ৰেক প্লে কৰা আপোনাৰ কাৰণে। তেন্তে এইখিনি আনিছোঁ এতিয়া য়াংগিস্তান মুভিখনৰ পৰা সোনা সাংগে মাৰমা, আৰু তাৰপিছত আহি আছে হেড ষ্টৰী 3 পৰা বজা তুম হো। পিছে এইবাৰ বোডাফোনে আনিছে এটি বিশেষ চিয়াৰ আপোনাৰ কাৰণে, জনাম কি, কিন্তু তাৰ আগতে এইখিনি প্লে কৰিছে এই গান দুটা, 93.5 ৰেড এফ এম বজাতে ৰাখক।